يا أيها الذين آمنوا آمنوا بالله ورسوله والكتاب الذي نزل على رسوله والكتاب الذي نزل على رسوله والكتاب الذي أنزل من قبل ومن يكفر بالله وملائكته وكتبه ورسله واليوم الآخر فقد ضل ضلالا بعيدا
هي مؤمن حقل تمالك إيمان بخن كرا الله أرپرتي আৰু তেওঁ ৰাসূলৰ প্ৰতি আৰু সেই গ্ৰন্থৰ প্ৰতি যিখন তেওঁৰ ৰাসূলৰ ওপৰত অৱতীৰ্ণ কৰিছে আৰু সেইখন গ্ৰন্থৰ প্ৰতি ইমান পোষণ কৰা যিখন তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছিল আনহাতে যিয়ে আল্লাহক তেওঁৰ ফিৰিষ্টাসকলক তেওঁৰ কিতাপসমূহক তেওঁৰ ৰাসূলসকলক আৰু শেষ দিৱসক অস্বীকাৰ কৰিব সি দৰাচলতে ভ্ৰষ্টতাত বহুদূৰ আঁতৰি গৈছে।